এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। ৰাজ্যৰ জাতীয় জীৱনৰ এগৰাকী পুৰোধা ব্যক্তি হোমেন বৰগোহাঁইৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি কটন বিশ্ববিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত আজি 2025 বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু সাহিত্য বঁটা প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এইবাৰ মুঠ 18গৰাকী ব্যক্তিয়ে সাহিত্য বঁটা লাভ কৰাৰ লগতে 10গৰাকী ব্যক্তিলৈ সাহিত্যিক পেঞ্চন আগবঢ়োৱা হৈছে। 2025 বৰ্ষৰ সাহিত্য বঁটা লাভ কৰাসকলৰ ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, ডঃ সূৰ্যকান্ত হাজৰিকা, কিশোৰী মোহন দাস, অপৰ্ণা কোঁৱৰ, আশুতোষ দাস, গুৰমাইল সিং, সুবৰ্ণা শইকীয়াকে ধৰি আন কেইবাগৰাকীও সাহিত্যিক আছে। সাহিত্যিকসকলক বঁটাৰ লগতে 50,000কৈ টকা প্ৰদান কৰা হ'ব। ইপিনে সাহিত্যিক পেঞ্চন লাভ কৰাসকলে প্ৰতিমাহে 8,000টকাকৈ লাভ কৰিব। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দলে কালি ডিব্ৰুগড়ত এখন সংবাদমেল সম্বোধন কৰি জনসাধাৰণক দলটোৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে অৱগত কৰে। দলটোৱে ৰাইজৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ ৰক্ষা কৰি আগবাঢ়ি যাব বুলি সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে উল্লেখ কৰে।
এটা যাত্ৰা যোগেদি সেই অঞ্চলৰ দুখীয়া দৰিদ্ৰ খেতিয়কসকল, শ্ৰমিকসকল, সৰু দোকানী, আন্তঃপ্ৰণৰ স্থানীয় ঠিকাদাৰৰ লগত আলোচনা কৰি পৰৱৰ্তী দিনত আমাৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিলে কেনেদৰে আমাৰ চৰকাৰে কাম কৰিব তাৰ এটা পৰিকল্পনা সৃষ্টি কৰিবলৈ আগবাঢ়ি গৈছে। ডিচেম্বৰ মাহত আমি প্ৰতিটো বিৰোধী দল আমি নিজৰ নিজৰ মাধ্যমত নিজৰ নিজৰ স্তৰত আমি ৰাইজৰ ওচৰত গৈ আমাৰ এটা পৰিকল্পনা আমি সৃষ্টি এটা কৰিম।
অন্যান্য বিৰোধী দলসমূহেও একগোট হৈ অহা মাহৰ পৰা ৰাইজৰ ওচৰলৈ গৈ তেওঁলোকৰ সমস্যাসমূহৰ বুজ ল'ব বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে। তদুপৰি বিৰোধী দলসমূহৰ সন্মিলন অনুষ্ঠিত হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক কাইলৈ ডঃ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত স্কুটাৰ বিতৰণ কৰা হ'ব। এই বঁটা লাভ কৰা 11,250গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 6,860গৰাকী ছাত্ৰী আৰু 4,390গৰাকী ছাত্ৰ আছে। গুৱাহাটীৰ পাঞ্জাৱাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থাকিব। উল্লেখযোগ্য যে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰা ছাত্ৰীয়ে এই বঁটা লাভ নকৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সহায়ক ডঃ সোণালী ঘোষক কালি চেঞ্চুৰী এছিয়া নামৰ সংগঠনটোৱে বন্যপ্ৰাণী সেৱা বঁটা 2025 প্ৰদান কৰে। মুম্বাইৰ নেশ্যনেল চেণ্টাৰ ফৰ দ্য পাৰফৰ্মিং আৰ্টছৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত ডঃ সোণালী ঘোষৰ লগতে জল বিশেষজ্ঞ ডঃ ৰাজেন্দ্ৰ সিং, জলচৰ পক্ষী বিশেষজ্ঞ প্ৰবীণ শেখ, বন বিশেষজ্ঞ বাৱন, জলবায়ু বিশেষজ্ঞ সিদ্ধাৰ্থ আগৰৱাল আৰু বন বিষয়া সৰোজ কুমাৰ পাণ্ডাক বন্যপ্ৰাণী সেৱা বঁটা আগবঢ়োৱা হয়। কাজিৰঙাত বানপানীৰ সময়ত পানীৰ যোগাযোগ বিচ্ছিন্ন হৈ থকা 200ৰো অধিক বন শিবিৰৰ কৰ্মীসকলৰ মনোবল আৰু কৰ্মদক্ষতা অটুট ৰখাৰ বাবে ডঃ ঘোষে গ্ৰহণ কৰা পদক্ষেপৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে 2023 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ প্ৰথমগৰাকী মহিলা ক্ষেত্ৰ সঞ্চালিকা হিচাপে তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যোৱা 3 ডিচেম্বৰৰ পৰা অনুষ্ঠিত চাহ বিষয়ক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ কালি সামৰণি পৰে। চাহ উদ্যোগৰ 100 বছৰ আৰু ভাৰত টাইৱানৰ সম্পৰ্কক লৈ আয়োজিত এই সন্মিলনখন নতুন দিল্লীৰ জৱাহৰলাল বিশ্ববিদ্যালয় আৰু ভাৰতত থকা টাইপেৰ ইকনমিক এণ্ড কালচাৰেল চেণ্টাৰৰ সহযোগত আয়োজন কৰা হৈছিল। 3 ডিচেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকাই অসমৰ চাহৰ ইতিহাসৰ লগতে ভাৰত আৰু টাইৱানৰ সম্পৰ্কত চাহৰ অৱদানৰ কথা উল্লেখ কৰে। এই অনুষ্ঠানত জৱাহৰলাল বিশ্ববিদ্যালয়ৰ অধ্যাপক সন্দীপ মিশ্ৰ, টাইপেৰ ইকনমিক এণ্ড কালচাৰেল চেণ্টাৰৰ জিল লাইৰ লগতে কেইবাগৰাকীও ব্যক্তিয়ে ভাষণ দিয়ে। 4 আৰু 5 ডিচেম্বৰত ভাৰত আৰু টাইৱানৰ কেইবাগৰাকীও গৱেষকে গৱেষণা পত্ৰ পাঠ কৰে। এনেধৰণৰ সন্মিলনে দক্ষিণ পূব এছিয়াৰ বিভিন্ন দেশৰ সৈতে ভাৰত তথা অসমৰ ব্যৱসায়িক আৰু শৈক্ষিক আদান প্ৰদান সুচল কৰিব বুলি সমল ব্যক্তিসকলে আশা প্ৰকাশ কৰে। লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী দুলুং সংৰক্ষিত বনাঞ্চলৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ লক্ষ্যৰে অহা 11 ডিচেম্বৰৰ পৰা 4দিনীয়াকৈ দুলুং সোৱণশিৰি মহোৎসৱ আৰম্ভ হ'ব। এই মহোৎসৱত দুষ্প্ৰাপ্য চিয়া নাহৰ সংৰক্ষণৰ বাবে বিশেষ সজাগতাৰ সৃষ্টি কৰা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।